Ea Akakbani. Batori Hote Moi Hongita Horma. বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100গৰাকী বিষয়াক 70 সংখ্যক অতি বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ প্ৰদান কৰিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। চৰকাৰে স্বামী বিনিয়োগ পুঁজিৰ মাধ্যমেৰে 37,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। আৰু পি ভি সিন্ধু আজি মালয়েছিয়া ওপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই আলোচনা মুকলি কৰা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 12 জানুৱাৰীত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীমণ্ডাভিয়াই কয় যে এই 4-দিনীয়া অনুষ্ঠানত সমগ্ৰ দেশৰ 250,000ৰো অধিক যুৱক যুৱতীয়ে ভাগ ল'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা আৰু গ্ৰুপ কেপ্টেইন প্ৰশান্ত নায়াৰে অংশগ্ৰহণ কাৰীসকলৰ সৈতে মত বিনিময় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰেও আলোচনাত ভাগ ল'ব। তেওঁ লগতে কয় যে এই আলোচনাত পদ্ম সন্মানেৰে বিভূষিত কেইবাগৰাকীও ব্যক্তি, যুৱ সাংসদ আৰু বিধায়কৰ লগতে পুলেলা গোপীচান্দ, লিয়েণ্ডাৰ পেছ, পাল্কী শৰ্মা, কৈবল্য ভোহৰা, শিৱব্ৰত দাস, আনন্দ কুমাৰকে ধৰি কেইবাগৰাকীও ক্ষেত্ৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100গৰাকী বিষয়াক 70 সংখ্যক অতি বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ প্ৰদান কৰিব। শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰেলৱে সংমণ্ডলক পুৰস্কাৰস্বৰূপে 26খন শিল্ড প্ৰদান কৰা হ'ব। ভাৰতীয় ৰেলৱেলৈ আগবঢ়োৱা অসাধাৰণ আৰু নিদৰ্শনমূলক সেৱাৰ স্বীকৃতিস্বৰূপে এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰেল ৰাজ্যমন্ত্ৰী বি সুমন্না, ৰবনীত সিং, ৰেল পৰিষদৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ, পৰিষদৰ সদস্য আৰু ৰেলৰ বিভিন্ন সংমণ্ডল তথা উৎপাদন গোটৰ মহাপ্ৰবন্ধকসকল উপস্থিত থাকিব। ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মহাকুম্ভৰ দৰে বৃহৎ অনুষ্ঠানৰ সময়ত নিৰাপদ আৰু সুগম যাত্ৰা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৰ্মীসকলক শ্বিল্ড প্ৰদান কৰা হ'ব। অনুষ্ঠানত অপাৰেশ্যন সিন্ধুৰৰ সময়ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিত ৰেল সেৱা সুনিশ্চিত কৰা আৰু উদ্ধাৰ অভিযানত সহযোগ কৰা বিষয়াসকলকো সন্মানিত কৰা হ'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই উদ্যম হৈছে দেশৰ বস্ত্ৰখণ্ডৰ সৰ্বাত্মক আৰু নিৰন্তৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে বিকশাই তোলা এক প্ৰকাৰৰ কৌশলগত উদ্যম। এই উদ্যমৰ অধীনত জিলাসমূহক চেম্পিয়ন আৰু অভিলাষী জিলা হিচাপে ভাগ কৰা হৈছে। চেম্পিয়ন জিলাসমূহে ঘাই ঘাই বাধাসমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব। এই উদ্যমৰ জৰিয়তে বৃহৎ উমৈহতীয়া সুবিধা কেন্দ্ৰৰ বিকাশ সাধন, কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা আৰু ক্লাউড কম্পিউটিঙৰ দৰে অত্যাধুনিক ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি স্মাৰ্ট কাৰখানা স্থাপন আৰু ৰপ্তানি বজাৰৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰা হ'ব। অভিলাষী জিলাসমূহে আন্তঃগাঁথনি নিৰ্মাণ কৰাত আৰু কৰ্মবাহিনীক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা অনুকূল তন্ত্ৰ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব। মন্ত্ৰালয়ে 100খন উচ্চ সম্ভাৱনাময় জিলাক গোলকীয় ৰপ্তানি চেম্পিয়নলৈ আৰু 100খন অভিলাষী জিলাক আত্মনিৰ্ভৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অঞ্চলসমূহৰ জনজাতীয় বসতিপ্ৰধান এলেকাসমূহৰ উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু ভৌগোলিক সূচাংক অৰ্থাৎ GI টেগিঙৰ বাবে অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে যাতে ইয়াৰ অনন্য সাংস্কৃতিক হস্তশিল্পক আগশাৰীৰ গোলকীয় বজাৰৰ সৈতে পৰিচয় কৰাই দিব পৰা যায়। জম্মু কাশ্মীৰত দীৰ্ঘস্থায়ী শান্তি স্থাপন কৰাৰ লগতে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত গৃহমন্ত্ৰীগৰাকীয়ে কালি জম্মু কাশ্মীৰৰ প্ৰতিৰক্ষা পৰ্যালোচনা শীৰ্ষক এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি এইদৰে কয়। সন্ত্ৰাসবাদীৰ ঘাটি আৰু সন্ত্ৰাসবাদক বিভিন্ন প্ৰকাৰে সাহায্য আগবঢ়োৱাসকলক লক্ষ্য কৰি চলোৱা সন্ত্ৰাসবাদ প্ৰতিৰোধী অভিযানসমূহ তীব্ৰগতিত অব্যাহত ৰাখিব লাগে বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ জম্মু কাশ্মীৰক সন্ত্ৰাসমুক্ত কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত কৰোৱাটো নিশ্চিত কৰাৰ বাবে সহযোগিতাৰে আৰু সতৰ্কতাৰে কাম কৰি যাবলৈ প্ৰতিৰক্ষা সংস্থাসমূহক নিৰ্দেশ দিয়ে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে জম্মু কাশ্মীৰৰ সন্ত্ৰাসজৰ্জৰ পৰিৱেশ নাইকিয়া হোৱাৰ বিষয়েও তেওঁ আলোকপাত কৰে। জম্মু কাশ্মীৰৰ প্ৰতিৰক্ষাজনিত পৰিস্থিতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা সংস্থাসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শ্ৰীশ্বাহে শলাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে বহনসাধ্য আৰু মধ্যম আয় শ্ৰেণীৰ বাসগৃহ নিৰ্মাণৰ বাবে ৰূপায়িত বিশেষ যোজনাৰ স্বামী বিনিয়োগ পুঁজিৰ মাধ্যমেৰে অধিক দক্ষ আৰু অদক্ষ লোকৰ বাবে 36,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। স্বামী বিনিয়োগ পুঁজি বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ বিত্তীয় সহযোগিতাৰে বন্ধ হৈ থকা গৃহ নিৰ্মাণ প্ৰকল্পসমূহৰ বাবে বিত্ত যোগান ধৰাৰ বাবে ৰূপায়ণ কৰা চৰকাৰী উদ্যম। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পুঁজিৰ জৰিয়তে সমগ্ৰ দেশৰ 127টা প্ৰকল্পত 37,400 কোটিৰো অধিক টকা বিনিয়োগ হৈছে আৰু এই ধনেৰে 9 কোটি বৰ্গফুটৰো অধিক এলেকা বিকশাই তোলাৰ কাম চলি আছে। এই প্ৰকল্পই বাসগৃহ ক্ৰেতাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাই নহয় বৰং খণ্ডটোক পুনৰ উজ্জীৱিত কৰাৰ লগতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে আৰু সামগ্ৰিক অৰ্থব্যৱস্থা সুদৃঢ় কৰি তুলিছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। এই পুঁজিত কেন্দ্ৰ আৰু ৰাজ্যসমূহে জি এছ টি, চৰকাৰী বকেয়া আৰু ষ্টাম্প শুল্কৰ মাধ্যমেৰে আনুমানিক 6,900 কোটিৰো অধিক ৰাজহ লাভ কৰিছে। বন্ধ হৈ থকা প্ৰকল্পসমূহ আৰম্ভ হোৱাৰ ফলত 20,00,000 টনৰো অধিক চিমেণ্ট আৰু 5,50,000 টন তীখাৰ চাহিদা সৃষ্টি হৈছে। এই প্ৰকল্পসমূহৰ অধীনত ভূমি বিকশাই তোলাৰ বাবে 1,06,000ৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। স্বামী উদ্যম 2019 চনৰ নৱেম্বৰত আৰম্ভ কৰা হয়। বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত আমেৰিকাৰ প্ৰযুক্তি কোম্পানী এনভিডিয়াৰ এটা দলক সাক্ষাৎ কৰে। শ্ৰীবৈষ্ণৱে কয় যে এই বৈঠকত ভাৰতত স্বতন্ত্ৰ জি পি ইউৰ বিকাশ আৰু ডি জি এক্স স্পাৰ্কৰ দৰে এজ উপকৰণৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰা হয়। তেওঁ লগতে কয় যে এই ব্যৱস্থাই 200 বিলিয়ন পেৰামিটাৰ পৰ্যন্ত আৰ্হিৰ বাবে সুৰক্ষিত ফলাফলৰ লগতে 1 পেটাফ্লপলৈকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে। এই কম্পেক্ট জি পি ইউক ইণ্টাৰনেটৰ প্ৰয়োজন নহয় বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱে, জাহাজ চলাচল, স্বাস্থ্যসেৱা, শিক্ষা আৰু দুৰ্গম এলেকাত ব্যৱহাৰৰ বাবে ই উপযুক্ত হ'ব। ভেনিজুৱেলাত বন্দী হৈ থকা দেশখনৰ বৃহৎ সংখ্যক নাগৰিক আৰু বিদেশী লোকক মুকলি কৰি দিয়া হ'ব। ভেনিজুৱেলাৰ নেচনেল এছেম্বলিৰ মুৰববী জৰ্জ ৰড্ৰিগেজে কালি এই বিষয়ে প্ৰকাশ কৰে। অৱশ্যে কিমানজন লোকক আৰু কাক কাক মুকলি কৰি দিয়া হ'ব এই বিষয়ে তেওঁ একো উল্লেখ কৰা নাই। এই কাৰ্যক তেওঁ বলিভেৰিয়ান চৰকাৰৰ ব্যাপকভাৱে শান্তি স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা এটা প্ৰচেষ্টা বুলি প্ৰকাশ কৰে। বিৰোধী নেতা আৰু সমালোচকসকলক মুকলি কৰি দিয়াটো ভেনিজুৱেলাৰ বিৰোধী দল আৰু আমেৰিকাৰ চৰকাৰৰ দীৰ্ঘদিনীয়া দাবী আছিল। আমেৰিকাৰ সেনাই প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰক মাদক দ্ৰব্য সৰবৰাহৰ গোচৰত নিউয়ৰ্কৰ আদালতত হাজিৰ কৰোৱাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ এসপ্তাহতকৈও কম সময়ৰ ভিতৰত এই ঘোষণা কৰা হৈছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধু আজি কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত তৃতীয় বাছনিপ্ৰাপ্ত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলুৱৈগৰাকীয়ে কালি প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জাপানৰ টমেকো মিয়াজাকিক 21-8, 21-13 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ সত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটো ইণ্ডোনেছিয়াৰ এম এছ ফিক্ৰী আৰু এফ অলিফিয়ানৰ সন্মুখীন হ'ব। ভাৰতৰ শীৰ্ষ যুটিটোৱে কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইডি আৰিফ আৰু ৰয় কিংয়াপৰ যুটিটোক 21-18, 21-11 গেমত পৰাভূত কৰে। লক্ষ্য সেন আৰু আয়ুষ ছেট্টী পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ নিজ নিজ খেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100গৰাকী বিষয়াক 70 সংখ্যক অতি বিশিষ্ট ৰেলসেৱা পুৰস্কাৰ প্ৰদান কৰিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। চৰকাৰে স্বামী বিনিয়োগ পুঁজিৰ মাধ্যমেৰে 36,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। আৰু পি ভি সিন্ধু আজি মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।